দ্বিতীয় বিবৰণ দুই অধ্যায়। মৰুভূমিত ইজৰাইলীসকল। যিহুৱাই যেনেকৈ আমাক নিৰ্দেশ দিছিল, সেইদৰে আমি ঘূৰি সুফসাগৰৰ বাটেদি মৰুভূমিলৈ যাত্ৰা কৰিছিলোঁ আৰু বহুদিন ধৰি আমি চেৰিৰ পৰ্বতমালাত ঘূৰি ফুৰিছিলোঁ। তাৰ পাছত যিহুৱাই মোক কৈছিল, তোমালোকে অনেক দিন ধৰি এই পাহাৰীয়া এলেকাত ঘূৰিলা, এতিয়া উত্তৰফালে ঘূৰা। তুমি লোকসকলক এই আজ্ঞা দিয়া, চেৰিয়ত বাস কৰা তোমালোকৰ ভাই এছৌ বংশধৰসকলৰ সীমাৰ ওচৰেদি এতিয়া তোমালোকে যাব লাগে। তাতে তেওঁলোকে তোমালোকলৈ ভয় কৰিব, তোমালোকক দেখি তেওঁলোক আতংকিত হ'ব, সেয়ে তোমালোক সাৱধানে থাকিবা। তোমালোকে এছৌ বংশধৰ সৈতে যুদ্ধ নকৰিবা, কিয়নো তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক নিদিওঁ, এনেকৈ ভৰি থ'ব পৰা ঠাই পৰিমাণো নিদিওঁ। কাৰণ চেৰিৰ এই পাৰ্বতীয় অঞ্চল মই এছৌক অধিকাৰ কৰিবলৈ দিলোঁ। তোমালোকে আহাৰৰ কাৰণে তেওঁলোকৰ পৰা ধন দি আহাৰ কিনি খাবা, সেইদৰে পানীও তেওঁলোকৰ পৰা কিনি পান কৰিবা। কিয়নো মনত ৰাখিবা যে তোমালোকৰ ঈশ্বৰ যিহুৱাই তোমালোকৰ হাতে কৰা সকলো কাৰ্যত তোমালোকক আশীৰ্বাদ কৰিছে। এই বৃহৎ মৰুভূমিৰ মাজেদি তোমালোকে খোজকাঢ়ি ফুৰা সময়ৰ ঘটনাবোৰ তেওঁৰ অৱগত। এই চল্লিশটা বছৰ তোমালোকৰ ঈশ্বৰ যিহুৱা তোমালোকৰ লগত আছে আৰু তোমালোকৰ একোৰে অভাৱ হোৱা নাই। সেয়ে আমি আমাৰ ভাই চেৰিৰ বাসিন্দা এছৌ বংশধৰৰ ওচৰেদি পাৰ হৈ আহিলোঁ। আমি এলতো ইচিউন গেবৰ নগৰৰ পৰা অৰাবাত বাট ত্যাগ কৰি মোৱাবৰ মৰুভূমিলৈ যোৱাৰ পথৰ ফালে ঘূৰিছিলোঁ। তাৰ পাছত যিহুৱাই মোক কৈছিল, তোমালোকে মোৱাবিয়াসকলক বিৰক্ত নকৰিবা, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, তেওঁলোকৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ, কাৰণ তেওঁলোক লোটৰ বংশধৰ আৰু মই তেওঁলোকক অধিকাৰৰ অৰ্থে আৰ নগৰ দিলোঁ। পূৰ্বে এই ঠাইত এমিয়াসকলে বাস কৰিছিল। এমুৰীয়া জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকিয়াসকলৰ দৰে দীৰ্ঘকায়। অনাকিয়াসকলৰ দৰে এমিয়সকলকো ৰফাইৰিয়া বুলি গণিত কৰা হৈছিল, কিন্তু মোৱাবিয়াসকলে তেওঁলোকক এমিয়া বুলি কয়। চেৰিয়ৰটো পূৰ্বে হুৰিয়াসকলে বাস কৰিছিল, কিন্তু পাছত এছৌ বংশধৰসকলে তেওঁলোকৰ সেই ঠাইৰ আধিপত্য বিস্তাৰ কৰিলে। যিহুৱাই অধিকাৰ সূত্ৰে ইজৰাইলীয়াসকলক যি দেশ দিছিল তাত তেওঁলোকে যি কাৰ্য কৰিছিল, এছৌ বংশধৰসকলেও সেই একে কাৰ্য কৰিছিল। তেওঁলোকৰ আগৰ পৰা হুৰিয়াসকলক বিনষ্ট কৰি তেওঁলোকে সেই ঠাইত নিজে বাস কৰিবলৈ ধৰিলে। পাছত যিহুৱাই কৈছিল, এতিয়া তোমালোকে উঠি জেৰত জুৰি পাৰ হৈ যোৱা। তেতিয়া আমি জেৰত জুৰি পাৰ হ'লোঁ। কাদেশ বনেয়াৰ পৰা জেৰত জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা 38 বছৰ হ'ল। এই 38 বছৰত আমাৰ চাৰণিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহুৱাৰ শপত অনুসাৰে সেই প্ৰজন্মৰ সকলো লোক উচ্ছন্ন হ'ল। চাৰণিৰ মাজৰ পৰা সেই প্ৰজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিঃশেষ নোহোৱাৰ পৰ্যন্তৰ যিহুৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল। সেয়ে সকলো যোদ্ধাৰ মৃত্যু হ'ল আৰু তেওঁলোক লোকসকলৰ মাজৰ পৰা গ'ল। যিহুৱাই মোক কৈছিল, আজি তোমালোকে মোৱাবৰ সীমাৰেদি আৰ নগৰ পাৰ হৈ যাব লাগে। তোমালোকে যেতিয়া অমূন্যৰ লোকসকলৰ কাষত গৈ উপস্থিত হ'বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা, কিয়নো অমূন্যাসকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ। কাৰণ লোটৰ বংশধৰসকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ। সেই দেশকো ৰফাৰিয়াসকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূৰ্বে ৰফাৰিয়াসকলে তাত বাস কৰিছিল। কিন্তু অমুনীয়াসকলে তেওঁলোকক জুমজুমীয়া বুলিহে কয়। এই জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকিয়াসকলৰ দৰেই দীৰ্ঘকায়। কিন্তু যিহুৱাই তেওঁলোকক উচ্ছন্ন কৰিলে, অমুনীয়াসকলে জুমজুমীয়াসকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে। যিহুৱাই চেৰীৰ নিবাসী এচৌ বংশধৰসকলৰ কাৰণেও এই একে কাৰ্য কৰিছিল। সেই সময়ত যিহুৱাই এচৰ লোকসকলৰ সন্মুখৰ পৰা হুৰিয়াসকলক উচ্ছন্ন কৰিছিল আৰু তেওঁলোকে সেই ঠাই আধিপত্য ল'লে। আজি পৰ্যন্ত তেওঁলোক সেই ঠাইতে বাস কৰি আছে। কপ্তুৰৰ পৰা কপ্তুৰীয়াসকলে আহি অবিয়াসকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অবিয়াসকল তেতিয়া গাজা পৰ্যন্ত সকলো গাঁওবোৰতে বাস কৰি আছিল। ইমূৰীয়া লোকৰ সৈতে যুদ্ধ। তাৰ পাছত যিহুৱাই কৈছিল, তোমালোক উঠা আৰু যাত্ৰা কৰি অনুন উপত্যকা পাৰ হৈ যোৱা। চোৱা, মই হিজবোনৰ ৰজা ইমূৰীয়া চিহনক আৰু তেওঁ দেশকো তোমালোকৰ হাতত সমৰ্পণ কৰিলোঁ। তোমালোকে তাক অধিগ্ৰহণ কৰিবলৈ আৰম্ভ কৰা, সেয়ে তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰা। আজিৰ পৰা মই আকাশৰ তলত থকা সমগ্ৰ জাতিৰ মাজত তোমালোকৰ সম্বন্ধে এক ভীতি আৰু ত্ৰাহৰ সঞ্চাৰ কৰিম। তোমালোকৰ বিষয়ে শুনা মাত্ৰকেই তেওঁলোকৰ কঁপনি উঠিব আৰু তোমালোকৰ কাৰণে অত্যন্ত আতংকিত হ'ব। সেয়ে মই কদেমুত মৰুভূমিৰ হিজবোন ৰজা চিহুনলৈ লোক পঠাই শান্তিৰ প্ৰস্তাৱ দি কৈছিলোঁ, আপোনালোকৰ দেশৰ মাজেদি মোক ৰাজ আলিয়েদি যাবলৈ দিয়ক। মই হোঁ বা বাওঁ কোনোফালে নুঘূৰিম। আপোনালোকে ধনৰ বিনিময়ত মোক খাবলৈ আহাৰ আৰু পান কৰিবলৈও পানী বেচিব। কেৱল আপোনাৰ দেশৰ মাজেদি মোক খোজকাঢ়ি যাবলৈ দিয়ক। চেৰীৰ নিবাসী এচৌ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবিয়াসকলে মোক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও মোক ঈশ্বৰ যিহুৱাই যি দেশ আমাক দিছে, জৰ্ডন নদী অতিক্ৰম কৰি সেই দেশ নোপোৱা পৰ্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক। কিন্তু হিজবোন ৰজা চিহুনে নিজ দেশৰ মাজেদি যাবলৈ আমাক অনুমতি নিদিলে, কিয়নো আপোনালোকৰ ঈশ্বৰ যিহুৱাই তেওঁৰ মন কঠিন কৰি হৃদয় অটল কৰি ৰাখিছিল যাতে তেওঁ আপোনালোকৰ হাতত পৰে। আজি এই সময়ত তেওঁ তাকেই কৰিছে। পাছত যিহুৱাই মোক কৈছিল, শুনা, মই চিহুন আৰু তেওঁ দেশ তোমাৰ হাতত সোধাই দিবলৈ আৰম্ভ কৰিলোঁ। তুমি এতিয়া তেওঁ দেশত বাস কৰিবৰ অৰ্থে সেই দেশ অধিগ্ৰহণ কৰা। তেতিয়া আমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ চিহুন আৰু তেওঁ সকলো লোক জহচ নামৰ ঠাইলৈ ওলাই আহিছিল। আমাৰ ঈশ্বৰ যিহুৱাই তেওঁক আমাৰ হাতত সোধাই দিলে। তাতে আমি তেওঁক, তেওঁৰ পুত্ৰসকলক আৰু তেওঁৰ লোকসকলকো আঘাত কৰি পৰাস্ত কৰিছিলোঁ। সেই সময়ত আমি তেওঁ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ। নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা সৰু ল'ৰা ছোৱালীক নিঃশেষে বিনষ্ট কৰিছিলোঁ। কাকো অৱশিষ্ট নাৰাখিলোঁ। কেৱল পশুধনবোৰ আৰু নগৰৰ পৰা লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলোঁ। অৰ্ণুন উপত্যকাৰ দাঁতিত অৰুৰিয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়েডলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহুৱাই আমাৰ সন্মুখত থকা সকলো শত্ৰুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল। কেৱল অমুনৰ বংশধৰসকলৰ দেশ জবুক নদীৰ কাষলৈ, পাৰ্বতীয় অঞ্চলৰ নগৰবোৰলৈ আৰু অন্যান্য যি সকলো ঠাইলৈ আমাৰ ঈশ্বৰ জিহুৱাই নিক্ষেপ কৰিছিল, তাৰ ওচৰলৈ আপোনালোক যোৱা নাই।